ea agak bani. Batari khuite moi Sanjeevani Pathak. Etiar pradhan batari bitor ase. Kendra sarkare 52300 koti ro odhik mullor oti khudro khudro aru mojolia udyogor rin abedan manjur korise boli Kendra bitta bibhage janibole dise. নতুন দিল্লীর কর্তব্যপথত এইবাৰ অনুষ্ঠিত হবলগীয়া 77 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় 10,000 বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। পৰিৱেশ, বন আৰু জলবায়ু বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ 88 সংখ্যক স্থায়ী কমিটীৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আজি তৃতীয় স্থানপ্ৰাপ্ত কোকো গফে এমিলিয়া ৰাখিমোভাক 6-2, 6-3 ছেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে 52,300 কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে বুলি কেন্দ্ৰীয় বিত্ত বিভাগে জানিবলৈ দিছে। উল্লেখযোগ্য যে ৰাজহুৱা খণ্ডৰ বেংকসমূহে নিৰ্দিষ্ট আৰ্হিত গ্ৰাহকৰ ক্ৰেডিট স্কৰৰ ভিত্তিত ডিজিটেল ব্যৱস্থাৰে আগবঢ়োৱা এই আবেদনসমূহত যোৱা বছৰৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত মঞ্জুৰি প্ৰদান কৰিছে। বিত্ত বিভাগে জানিবলৈ দিয়া মতে গ্ৰাহকৰ KYC, মোবাইল নম্বৰ, ইমেইল, GST, বেংকৰ খাতাবহী বিশ্লেষণ আৰু আয়কৰৰ সত্য নিৰূপণৰ ভিত্তিত এই আবেদনসমূহ গ্ৰহণ কৰি ঋণ মঞ্জুৰ দিয়া হৈছে। নতুন দিল্লীৰ কৰ্তব্যপথত এইবাৰ অনুষ্ঠিত হবলগীয়া 77 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় 10,000 বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰিছে। অতিথিসকলৰ ভিতৰত আয় আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰা শ্ৰেষ্ঠ উদ্ভাৱক, ষ্টাৰ্টআপ, আত্মসহায়ক গোট আৰু বিভিন্ন চৰকাৰী পদক্ষেপৰ অধীনত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিসকলো আছে। ৰাষ্ট্ৰ নিৰ্মাণ আৰু সাধাৰণ জনতাৰ বাবে বিভিন্ন উন্নয়নমূলক কাম কৰা ব্যক্তিসকলৰ অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে তেওঁলোকক বিশেষ অতিথি হিচাপে এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱা হৈছে। বিশেষ অতিথিসকলৰ ভিতৰত বিশ্ব এথলেটিকছ পেৰা চেম্পিয়নশ্বিপৰ বিজয়ী, প্ৰধানমন্ত্ৰী স্মাইল আঁচনিৰ অধীনত পুনৰ সংস্থাপন লাভ কৰা তৃতীয় লিংগ আৰু মগনীয়াসকল, প্ৰাকৃতিকভাৱে কৃষি কাৰ্য সম্পাদন কৰা খেতিয়কসকলো অন্যতম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী NDRFৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে দেশে দুৰ্যোগৰ সময়ত নিষ্ঠা আৰু অবিচলভাৱে নিজৰ বৃত্তিত নিমগ্ন হৈ থকা লোকসকলৰ শলাগ লয় বুলি উল্লেখ কৰি NDRFৰ বিষয়াসকলে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ জীৱনৰ সুৰক্ষা আৰু সাহায্য প্ৰদানৰ দৰে সেৱা আগবঢ়াই আশাৰ সঞ্চাৰ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে NDRFৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে NDRFক বিশ্বাসৰ স্তম্ভ আখ্যা দি কয় যে দুৰ্যোগৰ সময়ত দেশে NDRFৰ ওপৰত ভৰসা কৰে আৰু চৰকাৰে গ্ৰহণ কৰা দুৰ্যোগ প্ৰশমনকাৰী সংকল্পসমূহ সফল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আত্মাহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ অন্যান্য সদস্যই ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ নাম আগবঢ়ায়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচন সূচী অনুসৰি আজি দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰা হয়। মনোনয়ন পত্ৰসমূহ দাখিলৰ পাছত বিয়লি 4 বজাৰ পৰা চালি জাৰি চোৱা হয়। মনোনয়ন দাখিলৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনি, মধ্যপ্ৰদেশ, গোৱা আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজন হলে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব। সম্প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শ্ৰীনাড্ডাক 2019 চনত দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে নিয়োজিত কৰা হৈছিল আৰু 2020 চনৰ জানুৱাৰীত তেওঁক ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ স্থলাভিষিক্ত কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰা বুলি সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যমন্ত্ৰী ৰামদাস আথাৱালে প্ৰকাশ কৰে। আহমেদাবাদত জিলা বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বিভিন্ন কেন্দ্ৰীয় কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লগতে মেক ইন ইণ্ডিয়া অভিযানে দেশৰ উৎপাদন ক্ষেত্ৰত এটা বিপ্লৱৰ সূচনা কৰিছে, যাৰ ফলত গুজৰাটৰ লগতে দেশৰ অন্য ৰাজ্যতো বৃহৎ পৰিমাণে নিয়োগৰ সৃষ্টি হৈছে বুলিও কয়। পৰ্যালোচনা বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে দিব্যাংগজনৰ বাবে সামাজিক সুৰক্ষা ব্যৱস্থা, অসবৰ্ণ বিবাহ আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। পরিবেশ বন আর জলবায়ু বিভাগের মন্ত্রী ভূপেন্দ্র যাদবে নতুন দিল্লিত আজি রাষ্ট্রীয় বন্যপ্রাণী বোর্ডের 88 সংখ্যক স্থায়ী কমিটির বৈঠকত অংশগ্রহণ করে। এই কমিটিয়ে সংরক্ষিত তথা দাঁতি কাষরীয় অঞ্চল, অভয়ারণ্য, ব্যাঘ্র সংরক্ষিত বনাঞ্চল আর পরিবেশের প্রতি সংবেদনশীল অঞ্চলের আশে পাশে থাকা এলাকার প্রয়োজনীয় জনহিতকর সেবা, সামরিক বাহিনীর সা সরঞ্জাম, আন্তঃগাঁথনিকে ধরে বিভিন্ন বিষয় সামরি 70টা প্রকল্প সম্পর্কে আলোচনা করে। কমিটিখনে লগতে সামরিক বাহিনী আর সীমা তথা সাগর পৃষ্ঠৰ পৰা যথেষ্ট উচ্চতাত অবস্থিত অঞ্চলসমূহক সামৰি আৰম্ভ কৰিব পৰা 17টা প্ৰকল্প সম্পৰ্কে আলোচনাটো ভাগ লয়। পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী ৰেডোস্লো সিকৰস্কিৰ সৈতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আজি নতুন দিল্লীত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ বিষয়ে গুৰুত্ব লাভ কৰে। বৈঠকৰ পাছত পোলেণ্ডৰ উপ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে যুটীয়াকৈ সম্বোধন কৰা এখন সংবাদমেলত ডঃ জয়শংকৰে কয় যে ভাৰতে ঐতিহাসিকভাৱে পোলেণ্ডৰ সৈতে যোগাযোগ ৰক্ষা কৰি আহিছে। শেহতীয়াকৈ দেশখনৰ সৈতে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময় তথা অৰ্থনৈতিক সহযোগিতাপূৰ্ণ সম্পৰ্ক স্থাপন কৰা হৈছে। আজি বৈঠকত ভাৰত আৰু পোলেণ্ডৰ মাজত বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। তদুপৰি প্ৰতিৰক্ষা, নিৰাপত্তা, শক্তি আৰু ডিজিটেল অংশীদাৰিত্ব সন্দৰ্ভতো আলোচনা কৰা হয় বুলি ডঃ জয়শংকৰে জানিবলৈ দিয়ে। পোলেণ্ডৰ সৈতে ভাৰতে কৰা বাণিজ্য $7 বিলিয়নতকৈ বৃদ্ধি হৈছে বুলি ডঃ জয়শংকৰে প্ৰকাশ কৰে। ভাৰতে পোলেণ্ডত $3 বিলিয়ন বিনিয়োগ কৰি দেশখনৰ যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ সুযোগ দিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ছুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা অহা 23 জানুৱাৰীলৈ ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলন অনুষ্ঠিত হ'ব। সন্মিলনৰ 56 সংখ্যক বার্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশ ল'ব। পাঁচদিনীয়া এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ 100গৰাকীৰো অধিক মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি চৰকাৰী বৃহৎ প্ৰতিনিধি দল এটাই ইতিমধ্যে ছুইজাৰলেণ্ডৰ চহৰখনত বাহৰ পাতিছে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, প্ৰহ্লাদ যোশী আৰু কে ৰামমোহন নাইডু এই সন্মিলনত উপস্থিত থকাৰ লগতে দ্বিপাক্ষিক বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে। অসমৰ উপৰি মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কেইগৰাকীয়ে বিনিয়োগকাৰীসকলৰ সন্মুখত নিজ নিজ ৰাজ্যক প্ৰতিনিধিত্ব কৰিব। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰ্মাৰে আজি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে গ্ৰীণলেণ্ডত একীকৃত দেশসমূহৰ বিষয়ে বিৰুদ্ধে লগোৱা কৰ আপত্তিজনক আৰু বাণিজ্যিকভাৱে আৰম্ভ হ'বলগীয়া যুদ্ধকেন্দ্ৰিক পৰিস্থিতি কাৰোৰে বাবে গ্ৰহণযোগ্য নহয়। আজি লণ্ডনত আয়োজিত এখন সংবাদমেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সুমেৰুৰ দ্বীপসমূহৰ ভৱিষ্যৎ সুনিশ্চিত কৰিবৰ বাবে ব্ৰিটেইনে সকলো ধৰণেৰে গ্ৰীণলেণ্ড আৰু ডেনমাৰ্কৰ মৌলিক অধিকাৰসমূহৰ প্ৰতি সহযোগিতা আগবঢ়াব। তেওঁ লগতে কয় যে ব্ৰিটেইনে ইউৰোপ, নেটো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে একেলগে কাম কৰাৰ প্ৰতি সদায় আগ্ৰহী আৰু ইয়াক কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰিব পৰা যিকোনো ধৰণৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক সাজু। উল্লেখযোগ্য যে যোৱা শনিবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে ইংলেণ্ডকে ধৰি 8খন ইউৰোপীয় ৰাষ্ট্ৰৰ ওপৰত ফেব্ৰুৱাৰী মাহৰ পৰা আমদানি শুল্ক আৰোপ কৰিব। অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আজি তৃতীয় স্থানপ্ৰাপ্ত কোকো গফে কেমিলিয়া ৰাখিমোভাক 6-2, 6-3 ছেটত পৰাস্ত কৰে। দুবাৰকৈ গ্ৰেণ্ড শ্লেম বিজয়ী আমেৰিকান খেলুৱৈ গফে দ্বিতীয় ৰাউণ্ডত ছাৰ্বিয়াৰ বাওহতীয়া খেলুৱৈ অলগা ডেনিলোভিকৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ডেনিলোভিকে কালি 45 বছৰীয়া ভেনাছ উইলিয়ামছক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় চৰকাৰে 52,300 কোটিৰো অধিক মূল্যৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ঋণ আবেদন মঞ্জুৰ কৰিছে বুলি কেন্দ্ৰীয় বিত্ত বিভাগে জানিবলৈ দিছে। নতুন দিল্লীৰ কৰ্তব্য পথত এইবাৰ অনুষ্ঠিত হ'বলগীয়া 77 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত প্ৰায় 10,000 বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে সদৰি কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। পৰিৱেশ, বন আৰু জলবায়ু বিভাগৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে নতুন দিল্লীত আজি ৰাষ্ট্ৰীয় বন্যপ্ৰাণী বোৰ্ডৰ 88 সংখ্যক স্থায়ী কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰে। আৰু অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আজি তৃতীয় স্থানপ্ৰাপ্ত কোকো গফে কেমিলিয়া ৰাখিমোভাক 6-2, 6-3 ছেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।